আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। এতিয়া এটা সুমধুৰ গীত শুনাৰ পাছত আমি আগবাঢ়িছো ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ বাবে। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান আপুনি বোধ কৰোঁ নিয়মিতভাৱে শুনি আছে। অনুষ্ঠান শুনি কেনে পাইছে আমালৈ কেতিয়াবা জনাইছেনে বাৰু? অনুগ্ৰহ কৰি দুষাৰিমান চিঠি লিখি জনাবচোন। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ভক্তিবচন
টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যাত্ৰা পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই যাত্ৰা পুস্তকৰ 26 নম্বৰ অধ্যায়ত ঈশ্বৰৰ আৱাসৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। এতিয়া আমি 27 নম্বৰ অধ্যায়টোৰ অধ্যয়ন আৰম্ভ কৰিম। কেনেকৈ ঈশ্বৰে ইছৰাইলৰ সন্তানবিলাকক যজ্ঞবেদী নিৰ্মাণ কৰিবলৈ কৈছিল আৰু তাৰ ব্যৱস্থাবিলাক কেনেদৰে পালন কৰিব লাগিব সেই বিষয়ে জনাইছিল, সেই কথা আমি দেখিবলৈ পাম। কিন্তু তাৰ পূৰ্বে আহকচোন আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা দয়াময় পিতা ঈশ্বৰ, আমাৰ পৰিত্ৰাতা প্ৰভু, আপুনি মহান, আপুনি সৰ্বোপৰি জনা, সৰ্বজ্ঞানী আৰু সৰ্বত্ৰ বিৰাজমান ঈশ্বৰ। আপোনাৰ আগত কোনো কথাই গোপন হৈ নাথাকে। আপুনি পৰিত্ৰাণ, প্ৰতাপ আৰু পৰাক্ৰমৰ ঈশ্বৰ। মানুহৰ মংগলৰ কাৰণে আপুনি কৰিব নোৱাৰে এনে একোৱেই নাই। আপুনি সাজিব পাৰে, আপুনি ভাঙিবও পাৰে। মংগলজনক কথাত আপোনাৰ কাৰণে কোনোটোৱেই অসম্ভৱ নহয়। হে প্ৰভু, আমাৰ মান মৰ্যাদা, সেৱা পূজা পোৱাৰ আপুনিয়েই যোগ্য ঈশ্বৰ। আপোনাৰ নাম ধন্য হওক। আপোনাক বিশেষকৈ ধন্যবাদ দিছো আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ কাৰণে, কাৰণ এয়া হৈছে আপোনাৰেই দান। হে প্ৰভু, আপোনাৰ ওচৰত আমাৰ সৰল প্ৰাৰ্থনা এই, দয়াকৰি আপুনি এই অনুষ্ঠানৰ ওপৰত আপোনাৰ আশীৰ্বাদ ৰাখক, যাতে এই অনুষ্ঠানৰ জৰিয়তে আমাৰ মৰমৰ শ্ৰোতাসকলে আপোনাক চিনি পাবলৈ সক্ষম হয় আৰু আপোনাৰ ইচ্ছাৰ দৰে চলিব পাৰে। প্ৰাৰ্থনা কৰিছো পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত, আমেন। এতিয়া আহকচোন প্ৰিয় শ্ৰোতা, আজিৰ অধ্যয়নত ইছৰাইলৰ সন্তানবিলাকে কৰিবলগীয়া হোম বলিৰ কাৰণে কেনেকৈ ঈশ্বৰে তেওঁলোকক এখন যজ্ঞবেদী তৈয়াৰ কৰিবলৈ আৰু তাত ব্যৱহাৰ কৰিবৰ কাৰণে পাত্ৰবিলাক সজাবলৈ শিকাইছিল, কেনেকৈ যজ্ঞবেদীৰ আগত আবাসৰ চোতাল তৈয়াৰ কৰিবলৈ আৰু সদায় প্ৰদীপ জ্বলাই পোহৰ কৰি ৰাখিবলৈ শিকাইছিল, সেইবোৰৰ বিষয়ে চাওঁ হওক। প্ৰিয় শ্ৰোতা, এটা কথা মন কৰক। আচল আবাসৰ পৰা বাহিৰৰ চোতালৰ ফালে আগবাঢ়ি গ'লে দেখিব যে তাৰ বিভিন্ন সঁজুলিবোৰ পিতলেৰে তৈয়াৰী, যেনে পিতলৰ যজ্ঞবেদী, পিতলৰেই পাত্ৰ ইত্যাদি। কিন্তু ভিতৰত হলে আপোনাৰ যদি মনত আছে, আপুনি জানে গোটেইখিনি সোণেৰে তৈয়াৰী আছিল। এই বাহিৰৰ পিতল আৰু ভিতৰৰ সোণে কিহক বুজায় বাৰু? হয় প্ৰিয় শ্ৰোতা, আপুনি যিমানে ঈশ্বৰত আসক্ত হ'ব সিমানেই আপুনি প্ৰভু যীশুখ্ৰীষ্ট ব্যক্তিজনৰ কথাত গুৰুত্ব আৰোপ কৰিব। যিমানে আপুনি বাহিৰৰ ফালে চাব সিমানেই আপুনি প্ৰভু যীশুখ্ৰীষ্ট ব্যক্তিজনৰ কৰ্মত অধিক গুৰুত্ব আৰোপ কৰিব। ঈশ্বৰে আমাক পুৰণি নিয়মৰ সকলোবিলাক পুস্তকতেই পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টকেই আঙুলিয়াইছিল। ঈশ্বৰত ইছৰাইলৰ সন্তানসকলে বিশ্বাস কৰিবলৈ তেওঁলোকক ব্যৱস্থাবোৰ দিছিল আৰু সেইবোৰ ব্যৱস্থাৰ মাজেৰে তেওঁ অনবৰতেই ভাবি কালৰ মানুহৰ বাবে প্ৰভু যীশুখ্ৰীষ্ট ব্যক্তিজনক আৰু লগতে তেওঁৰ কৰ্মবিলাকলৈ আঙুলিয়াইছিল, যাতে আজিৰ মানুহে প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি সেই একেজনা ঈশ্বৰক আমি বিশ্বাস কৰিব পাৰোঁ। আহকচোন এতিয়া আমি এক নম্বৰ পদৰ পৰা তিনি নম্বৰ পদলৈকে পাঠ কৰোঁ হওক। পাছে তুমি যজ্ঞবেদীটো চিটিম কাঠেৰে সাজিবা। সেই বেদী দীঘলে পাঁচ হাত, বহলে পাঁচ হাত আৰু ওখই তিনি হাত কৰি চাৰিওকাষ আৰু চাৰিওটা চুক সমানকৈ কৰিবা আৰু তাৰ চাৰিওটা চুকত তাৰ চাৰিটা শিং সাজি দিবা। তাৰ শিং একেডোখৰ কাঠতে মাৰিবা আৰু তাৰ ছাই পেলোৱা পাত্ৰ, ত্ৰিশূল আৰু অঙঠা ধৰা পাত্ৰ কৰিবা। তাৰ সকলো সঁজুলি পিতলৰ গঢ়াবা। যজ্ঞবেদীৰ বাহিৰত আবাসৰ চোতালৰ সঁজুলিবিলাক পিতলেৰে গঢ়োৱা হৈছিল, যিয়ে পাপৰ বিচাৰক বুজায়। পবিত্ৰ স্থানলৈ বা যজ্ঞবেদীৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ আগতে আবাস চোতালত পাপৰ বিচাৰ নিষ্পত্তি কৰাৰ বিধান কৰা হৈছিল। পবিত্ৰ স্থানৰ সকলোবিলাক বস্তু বা সঁজুলি সোণেৰে গঢ়োৱা হৈছিল আৰু ইয়াৰে ঈশ্বৰৰ সৈতে সম্বন্ধ ৰখা আৰু ঈশ্বৰক সেৱা পূজা কৰাৰ কথাকে বুজাইছিল। পবিত্ৰ স্থানত কোনো পাপ নাই বা পাপ থাকিব নোৱাৰে, অৰ্থাৎ কোনো পাপীয়েই ঈশ্বৰৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰিব নোৱাৰে। এই পাপৰ বিষয়টো পবিত্ৰ স্থানৰ বাহিৰতেই অৰ্থাৎ আবাসৰ চোতালতেই সুধ বিচাৰ নিষ্পত্তি কৰিবলগীয়া হৈছিল। সেয়ে ইছৰাইলীয়াবিলাকে তেওঁলোকৰ কাৰোবাৰ কিবা অপৰাধ হলে এই আবাসৰ চোতালতে গোট খাইছিল আৰু তাতেই সুধ বিচাৰ নিষ্পত্তি কৰা হৈছিল। মানুহ এগৰাকী আহি যজ্ঞবেদীৰ বাহিৰত থিয় হৈ আছে, তেওঁ ঈশ্বৰৰ ওচৰলৈ কেনেকৈ যাব? প্ৰথম কথা হ'ল, তেওঁৰ হৈ মৃত্যুবৰণ কৰিবলৈ কোনো এজন সলনি ব্যক্তিৰ জৰুৰ প্ৰয়োজন হ'ব, যিজনে তেওঁৰ হৈ মৰি দিব পাৰে বা তেওঁৰ পাপৰ প্ৰায়চিত্ৰ কৰিব পাৰে। মানুহে ঈশ্বৰক লগ পাবলৈ বাদ দিব পাৰে, কিন্তু তেওঁ যদি ঈশ্বৰক লগ পাবলৈও ইচ্ছা কৰে, আনহাতে নিজে মৰিবলৈকো ইচ্ছা নকৰে, তেন্তে তেওঁৰ হৈ মৰিবলৈ বদলি ব্যক্তি এজনৰ প্ৰয়োজন হ'ব, যিজনে তেওঁৰ হৈ পিতলৰ যজ্ঞবেদীত বলি হ'ব লাগিব। কোনো কোনো সময়ত এই যজ্ঞবেদীকেই প্ৰভুৰ মেজ বুলিও কোৱা হৈছে আৰু ইয়াকে হোম বলিৰ বেদী বুলিও কোৱা হৈছে। ইয়াতে ঈশ্বৰে পাপীবিলাকৰ পাপৰ বিচাৰ লৈছিল। প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচৰ কথা আৰু তেওঁৱেই যে প্ৰকৃততে মানুহৰ পৰিৱৰ্তে মানুহৰ পাপৰ বলিস্বৰূপে তাত মৰিল তাকে ইয়াত বুজাইছে। এই কথাটো ইফিচিয়া 5:2 পাচনি পৌলে এনেদৰে কৈছে, আৰু খ্ৰীষ্টে যেনেকৈ তোমালোকক প্ৰেম কৰি সুগন্ধৰ আঘ্ৰাণৰ অৰ্থে ঈশ্বৰৰ উদ্দেশ্যে নৈবেদ্য আৰু বলিস্বৰূপে আমাৰ কাৰণে নিজকে শুধাই দিলে, তেনেকৈ তোমালোকেও প্ৰেম আচৰণ কৰা। খ্ৰীষ্টই আমাৰ হোম বলি হ'ল। যজ্ঞবেদীখন যদিওবা মানুহে সজালে, তথাপি ইয়াক স্বৰ্গৰ পবিত্ৰ স্থানৰ তুল্য কৰা হ'ল। ক্ৰুচ আছিল ঈশ্বৰে মনোনীত কৰা পবিত্ৰ হোম বলিদান কৰা যজ্ঞবেদী। প্ৰভু যীশুখ্ৰীষ্টক 70 চেনহেড্ৰিনে হত্যা কৰি বিনষ্ট কৰিবলৈ সংকল্প কৰিছিল। ঈশ্বৰৰ পূৰ্বজ্ঞানৰ পৰিকল্পনা অনুসৰিয়ে, কাৰণ মানৱ জাতিৰ উদ্ধাৰৰ কাৰণে ঈশ্বৰৰ পুত্ৰই স্বয়ং বলি হবলৈ মনোনীত হৈছিল। সেয়েহে এজন সাধাৰণ ভাল মানুহতকৈ প্ৰভু যীশুখ্ৰীষ্ট অধিক আছিল। তেওঁ ভাল মানুহটো আছিলেই, কিন্তু লগতে তেওঁ সেইজনাও আছিল যিজনা জগত স্থাপনৰ দিনৰে পৰা হত হোৱা ঈশ্বৰৰ মেৰ পোৱালি আছিল। পিতলৰ যজ্ঞবেদীত আমি প্ৰভু যীশুখ্ৰীষ্ট যে বলি হ'ব সেই কথাটো তেতিয়াই বুজি পাইছিলোঁ। পিতলৰ যজ্ঞবেদীৰ মাধ্যমেৰে নগৈ আন উপায়েৰে ঈশ্বৰৰ ওচৰলৈ যোৱাৰ আৰু আন পথ নাছিল। কাৰোবাৰ পৰিৱৰ্তে কোনোবা মৰিব লাগিছিল আৰু এই নিয়ম ঈশ্বৰেই স্থাপন কৰি দিয়া নিয়ম আছিল তেতিয়াৰে পৰা। যোহনে লিখা শুভবাৰ্তাৰ 1:29-30 এনেদৰে কোৱা হৈছে, পাছদিনা তেওঁৰ ওচৰলৈ যীশুক অহা দেখি তেওঁ ক'লে, জগতৰ পাপ নিউতা ঈশ্বৰৰ মেয়ৰ পোৱালীক চোৱা, যিজনৰ বিষয়ে মই ক'লো যে মোৰ পাছত এজন মানুহ আহিছে তেওঁ মোতকৈ আগ হ'ল, কিয়নো মোৰ পূৰ্বেও তেওঁ আছিল, সেইজনা এওঁৱেই। পাচনি জোহনে কৈছে যে যীশুখ্ৰীষ্টই আছিল আমাৰ পৰিৱৰ্তে আমাৰ পাপৰ কাৰণে হত হোৱা সেই ঈশ্বৰৰ মেৰ পোৱালী। সেইকাৰণে ক্ৰুচৰ ওপৰত থকা সেই 3 ঘণ্টা সময় অন্ধকাৰ হৈছিল, আমাৰ পাপবোৰৰ গধুৰ ওজন তেওঁৰ কান্ধত পৰাৰ লগে লগে। আমাৰ পাপৰ ভাৰ সেইখিনি সময়ত তেওঁৰ কান্ধত তুলি দিয়া হৈছিল আৰু সেইদৰেই প্ৰভু যীশুৱে আমাৰ মুক্তিৰ মূল্য পৰিশোধ কৰিছিল। আমাক জোহনৰ 1:12 এনেদৰে কৈছে, তথাপি যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে অৰ্থাৎ তেওঁৰ নামত বিশ্বাস কৰিলে সেই সকলোকে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ ক্ষমতা দিলে। মানুহে পিতলৰ যজ্ঞবেদীৰ জৰিয়তে নাহিলে কেতিয়াও ঈশ্বৰৰ পূজা প্ৰাৰ্থনা বা সেৱা কৰিব নোৱাৰে। প্ৰত্যেক পুৰোহিত, প্ৰত্যেক লেবিয়া লোকে এই যজ্ঞবেদীৰ জৰিয়তেহে ঈশ্বৰলৈ আহিব লাগিব। সেই নিয়ম তেতিয়া ঈশ্বৰে কৰি দিছিল। প্ৰিয় শ্ৰোতা, এই ক্ৰুছ কাঠৰ পথেই আমাক আমাৰ পিতৃৰ গৃহলৈ চলাই লৈ যাব পাৰে। যদি আমাৰ প্ৰভু যীশুখ্ৰীষ্টই স্বয়ং এই পিতলৰ যজ্ঞবেদীৰ জৰিয়তে নগ'লহেঁতেন, তেন্তে নিশ্চয় আমি ঈশ্বৰলৈ যাব নোৱাৰিলোহেঁতেন। প্ৰভু যীশুখ্ৰীষ্ট কেৱল মৃত্যুবৰণ কৰাই নহয়, তেওঁ আমাৰ কাৰণে পুনৰ জীৱিত হোৱা মেৰ পোৱালিও হয়। প্ৰকাশিত বাক্যৰ 5 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত পাচনি জোহনে আমাক এনেদৰে কৈছে, তেওঁ দেখিলে এটা মেৰ পোৱালি হত হৈছিল, আবাসৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ দুৱাৰতে এই পিতলৰ বেদীটো আছিল। সেইদৰে ক্ৰুছখনো স্বৰ্গৰ প্ৰৱেশ দুৱাৰত ইয়াৰ অৱস্থিতি লৈছে। ক্ৰুছখনক ধৰাৰ মাটিতেই পোতা হৈছিল, ঠিকেই, কিন্তু এই পৃথিৱীত পোতা ক্ৰুছৰ যোগেৰে নগ'লে স্বৰ্গলৈ কোনেও যাব নোৱাৰে। যজ্ঞবেদীখন ঢাকি থোৱা পিতলখিনিয়ে ঈশ্বৰৰ সুদবিচাৰক বুজায়। চিটিম কাঠত পতা মৰা পিতলখিনিয়ে বলি উৎসৰ্গিত হ'ব পৰাৰ তেওঁৰ শক্তিকেই বুজাইছে। চাওকচোন প্ৰিয় শ্ৰোতা, খ্ৰীষ্টৰ এই ক্ৰুছখনৰ কি মহৎ ছবি দাঙি ধৰা হৈছে। এতিয়া আমি 9 নম্বৰ পদৰ পৰা 16 নম্বৰ পদলৈ পঢ়ি দিছো। পাছে তুমি আবাসৰ চোতাল কৰিবা, দক্ষিণ দিশে চোতালৰ দক্ষিণফালে পকোৱা মিহি সনসূতাৰে বোৱা আঁৰ কাপোৰবোৰ থাকিব, এফালে সেইবোৰ লগালে 100 হাত দীঘল হ'ব, তাৰ খুঁটা 20টা হ'ব, আৰু সেইবোৰৰ নিমিত্তে পিতলৰ 20টা চুঙি হ'ব, খুঁটাবোৰৰ হাকোটা আৰু হলি ৰূপৰ হ'ব। সেইদৰে উত্তৰ ফালেও আঁৰ কাপোৰবোৰ থাকিব, সেইবোৰ লগালে 100 হাত দীঘল হ'ব, আৰু তাৰ খুঁটা 20টা হ'ব, আৰু সেইবোৰৰ নিমিত্তে পিতলৰ 20টা চুঙি হ'ব, খুঁটাবোৰৰ হাকোটা আৰু হলি ৰূপৰ হ'ব। সেই চোতালৰ পথালিৰ নিমিত্তে পশ্চিমফালে আঁৰ কাপোৰবোৰ থাকিব, সেইবোৰ লগালে 50 হাত দীঘল হ'ব, আৰু সেইবোৰৰ খুঁটা 10টা, আৰু সেই খুঁটাবোৰৰ চুঙি 10টা হ'ব। আৰু পূব দিশে চোতাল পথালিয়ে 50 হাত হ'ব, আৰু দুৱাৰৰ এফালে আঁৰ কাপোৰবোৰ থাকিব, সেইবোৰ লগালে 15 হাত হ'ব, সেইবোৰৰ 3টা খুঁটা আৰু সেই খুঁটাবোৰৰ 3টা চুঙি হ'ব। আৰু চোতালৰ দুৱাৰৰ নিমিত্তে নীলবৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি সন সূতাৰে বোৱা নিপুণ শিল্পকাৰে বুটা দিয়া 20 হতীয়া এখন পৰ্দা হ'ব, আৰু তাৰ 4টা খুঁটা আৰু সেই খুঁটাবোৰৰ 4টা চুঙি হ'ব। আকৌ এই ওলমি থকা পৰ্দাবোৰৰ ৰঙে ভাবি কালৰ অৰ্থবহ কথাৰ ইংগিত দিয়ে। নীলা ৰংটো স্বৰ্গীয় ৰং, এই ৰংটোৱে প্ৰভু যীশুখ্ৰীষ্টক স্বৰ্গৰ পৰা নামি অহাৰ কথাটোৱে বুজাইছে। ৰঙা ৰংটোৱে প্ৰভু যীশুখ্ৰীষ্টৰ মানৱতাকেই বুজাইছে, আৰু তেওঁৰ যি তেজ মানৱ জাতিৰ মংগলৰ অৰ্থে ক্ৰুছৰ ওপৰত বোৱাই দিয়া হ'ল, সেই তেজৰ কথাকেই বুজাইছে। ৰঙা আৰু নীলা ৰঙেৰে সংমিশ্ৰিত বেঙেনা বৰণীয়া ৰংটো ৰাজকীয় ৰং, গতিকে এই বেঙেনা বৰণীয়া ৰংটোৱে প্ৰভু যীশুখ্ৰীষ্টৰ ৰাজকীয় ৰাজত্বৰ কথাটোকে বুজাইছে। বেঙেনা বৰণৰ এই ওলমি থকা পৰ্দাবোৰ চোতালখনৰ প্ৰৱেশ দুৱাৰতেই আছিল, আৰু সেইফালেৰেই পুৰোহিত আৰু লেবিয়াসকলে ওলোৱা সোমোৱা কৰিব লাগিছিল। এই প্ৰৱেশ দুৱাৰটো ওখয় 5 হাত আছিল, আৰু আবাসৰ বাহিৰৰ চাৰিওফালৰ ঘেৰখিনিৰ দৈৰ্ঘ্য আছিল 100 হাত আৰু প্ৰস্থ আছিল 50 হাত, আৰু ইয়াৰ চাৰিওফালৰ ঘেৰখিনি ধকধকীয়া বগা ৰঙৰ সনসূতাৰ কাপোৰেৰে ঘেৰা হৈছিল। এই ঘেৰটোৱে আবাসৰ বাহিৰ ফালখিনি ভিতৰ ফালৰ পৰা পৃথক কৰি ৰাখিছিল। এতিয়া চাওক প্ৰিয় শ্ৰোতা, এই যজ্ঞবেদীৰ ছবিখনে আমাক ইয়াকে বুজাইছে যে যিজনে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ ধাৰ্মিকতাৰ ভিতৰলৈ প্ৰৱেশ নকৰে, তেওঁলোকে সুধ বিচাৰৰ চোতালতে থাকে। অৰ্থাৎ যজ্ঞবেদীৰ বাহিৰত নাইবা ঈশ্বৰৰ অনুগ্ৰহৰ বাহিৰতে থাকে। আজি বহুতো লোকে ভাবে যে যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন নকৰাকৈও ঈশ্বৰৰ ওচৰলৈ যাব পাৰি। তেওঁলোকে কয় যে অকল যে যীশুখ্ৰীষ্ট ঈশ্বৰৰ ওচৰলৈ যোৱাৰ একমাত্ৰ পথ এনে নহয়, আমি বিভিন্ন পথেৰেও ঈশ্বৰৰ ওচৰলৈ যাব পাৰোঁ। কিন্তু প্ৰিয় শ্ৰোতা, এতিয়ালৈকে আমি যিখিনি অধ্যয়ন কৰিলো সেইখিনিৰ ভিত্তিত এই ধাৰণা একেবাৰে ভুল ধাৰণা। এই ভুল ধাৰণাৰ ফলতেই আজি বহুতেই ঈশ্বৰৰ অনুগ্ৰহৰ পৰা বঞ্চিত হৈ আছে। এই অধ্যায়টোৰ সামৰণিখিনি সঁচাকৈয়ে বৰ আমোদজনক। ইয়াত প্ৰদীপত প্ৰয়োজন হোৱা তেলৰ কথা কোৱা হৈছে। এই বিষয়টো ইয়াতে উত্থাপন হোৱাটো কিছু অস্বাভাৱিক হোৱা যেন লাগিছে। বিশ নম্বৰ পদত কৈছে, আৰু সদায় প্ৰদীপ জ্বলাই পোহৰ কৰিবলৈ খুন্দি উলিওৱা জিত গছৰ গুটিৰ নিৰ্মল তেল তোমাৰ ওচৰলৈ আনিবৰ নিমিত্তে তুমি ইছৰাইলৰ সন্তানবিলাকক আজ্ঞা কৰিবা। ইতিমধ্যে দেখুৱাই অহা হৈছে যে তেল পবিত্ৰ আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা দ্ৰব্য। জখৰীয়া ভাৱবাদীয়ে এই দীপাধাৰবিলাকৰ বিষয়ে এনেদৰে কৈছে, তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক'লে, জৰুব্বাবিললৈ অহা যিহুৱাৰ বাক্য এই, শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয় কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে, ইয়াক বাহিনীবিলাকৰ যিহুৱাই কৈছে। জখৰীয়া 4:6। পোহৰ হৈছে পবিত্ৰ আত্মাই দিয়া এটা দান। পবিত্ৰ আত্মাই কেতিয়াও নিজৰ পৰা একো নলয় বা নিজৰ পৰা একো নকয়, কিন্তু তেওঁ খ্ৰীষ্টৰ বিষয়ে আৰু তেওঁৰ ব্যৱস্থাৰ বিষয়েহে আমাক জনায়। 21 সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্যফলীৰ চন্দুকৰ আগত থকা প্ৰভেদক বস্ত্ৰৰ বাহিৰে হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকে জিহুৱাৰ আগত গধূলি আৰু ৰাতিপুৱা তাক যুগুত কৰি থব। এয়ে ইছৰাইলৰ সন্তানবিলাকে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি। এতিয়া চাওক, এই সদায় জ্বলি থকা প্ৰদীপৰ পোহৰে প্ৰভু যীশুখ্ৰীষ্টৰ কথাকেই বুজাইছে। এতিয়া সেই সকলোবিলাকৰেই সলনি হ'ল। প্ৰভু যীশুখ্ৰীষ্ট স্বৰ্গলৈ ঘূৰি গ'ল। মঠিয়ে লিখা শুভবাৰ্তাৰ 5:14 এনেদৰে কৈছে, তোমালোক জগতৰ পোহৰ, পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ'ব নোৱাৰে। ইয়াত প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ বিশ্বাসীসকলক, তেওঁৰ শিষ্যসকলক জগতৰ পোহৰ বুলি কৈছে। প্ৰিয় শ্ৰোতা, প্ৰকৃততে আপুনি আৰু মই জগতৰ পোহৰ হ'ব নোৱাৰো যদিহে প্ৰভু যীশুখ্ৰীষ্টৰ পোহৰ আমাত প্ৰতিফলিত নহয়। কেৱল আত্মাৰ যোগেদি প্ৰভুৰ সেই পোহৰ আমাক দিয়া হয়। যোহনৰ প্ৰকাশিত বাক্যত আমাক দেখুওৱা হৈছে যে প্ৰভু যীশুখ্ৰীষ্টই দীপাধাৰবিলাকৰ মাজত প্ৰকাশিত হৈছে। প্ৰভু যীশুখ্ৰীষ্টই ইচ্ছা কৰে যেন তেওঁৰ বিশ্বাসী মণ্ডলীয়ে সাক্ষ্যৰ জৰিয়তে এই প্ৰদীপ জীৱন্ত কৰি ৰাখে আৰু এই প্ৰদীপ পৃথিৱীত প্ৰজ্বলিত কৰি ৰাখিব পাৰে। যিসকল বিশ্বাসকাৰী প্ৰভুৰ নিজৰ, সেইসকলৰ সৈতে তেওঁ এনেদৰে সম্বন্ধ ৰাখি আছে। প্ৰভু যীশুৰ বিষয়ে সাক্ষ্য দিবলৈ ঈশ্বৰৰ আত্মাই তেনে বিশ্বাসী লোকক শক্তি দিয়ে। প্ৰিয় শ্ৰোতা, আমি যদি প্ৰকৃততে খ্ৰীষ্টৰ লোক হওঁ তেনেহ'লে আমি নিশ্চয় খ্ৰীষ্টৰ বিষয়ে সাক্ষী হওঁ। আজি কিন্তু আমাৰ তথাকথিত বহু খ্ৰীষ্টীয় লোক তেওঁলোকৰ জীৱনত খ্ৰীষ্টৰ প্ৰকৃত সাক্ষী হ'ব পৰা নাই। বহুতো খ্ৰীষ্টীয় লোকৰ জীৱনত খ্ৰীষ্টৰ সাক্ষী হোৱাৰ প্ৰমাণ দেখা নাযায়। দুখৰ বিষয় এইটোৱেই যে বহু সময়ত তেনেকুৱা লোকৰ জীৱনৰ সাক্ষ্য সম্পূৰ্ণ মাংসিক আৰু জাগতিক, আৰু এইবোৰ প্ৰকাশ পায় তেওঁলোকৰ জীৱনৰ আচৰণ, তেওঁলোকৰ মাত কথা, তেওঁলোকৰ ব্যৱহাৰ ইত্যাদিৰ মাজেৰে। বাৰু এতিয়া আকৌ আবাসখনৰ এতিয়াও উল্লেখিত নোহোৱা আৰু দুটামান সঁজুলিৰ বিষয়ে আমি চাওঁ হওক। ইয়াৰে এটা হৈছে ধূপ ধূনা জ্বলোৱা যজ্ঞবেদী, যি বেদীৰ বিষয়ে আমি 30 পঢ়িবলৈ পাম। আপুনি যদি ঈশ্বৰক সেৱা পূজা কৰিব বিচাৰে তেন্তে আপুনি এই যজ্ঞবেদীৰ জৰিয়তেই ঈশ্বৰৰ কাষলৈ যাব লাগিব। যজ্ঞবেদীৰ ধূপৰ গোন্ধস্বৰূপ ঈশ্বৰৰ গুণ কীৰ্তন আৰু প্ৰশংসাৰে আপুনি ঈশ্বৰৰ সেৱা পূজা কৰিব পাৰিব। আন যিটো সঁজুলিৰ বিষয়ে এতিয়াও উল্লেখ কৰা হোৱা নাই সেইটো হৈছে প্ৰক্ষালন পাত্ৰ। এই প্ৰক্ষালন পাত্ৰও পিতলেৰে তৈয়াৰ কৰা হৈছিল। ঈশ্বৰ আৰাধনা কৰাৰ পূৰ্বে আৰাধনাকাৰীসকলে প্ৰক্ষালন পাত্ৰত থকা পানীৰে নিজকে ধুই পৰিষ্কাৰ কৰিছিল। পিতলৰ বেদীটোত আপুনি প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰে আৰু পিতলৰ প্ৰক্ষালন পাত্ৰত আপুনি নিজকে ধুই বিধৌত হয় আৰু ঈশ্বৰৰ পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত হয়। তাৰ পাছতহে আপুনি পবিত্ৰ ঈশ্বৰৰ ওচৰলৈ যাব পাৰে আৰু তেওঁক সেৱা কৰিব পাৰে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু তেনেদৰে পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত হৈছেনে? আপুনি বাৰু ঈশ্বৰক সেৱা পূজা কৰিব পৰা অৱস্থালৈ আহিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ। I'm